এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পত মন্ত্ৰীসভাৰ অনুমোদন, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি অন্ত, বাক্সাৰ হিংসাম্মক ঘটনাৰ সৈতে জড়িত 9 লোকক আৰক্ষীৰ চিনাক্তকৰণ, 2 গ্ৰেপ্তাৰ, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত বাংলাদেশক হৰুৱাই অষ্ট্ৰেলিয়াৰ প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ। অসম মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাৰ এমনীয়া ইউৰিয়া প্ৰকল্পৰ কাম কৰি থকা আছাম ভেলী সাৰ আৰু ৰাসায়নিক কোম্পানী লিমিটেডত 1,272.9 কোটি টকাৰ ইকুইটি বিনিয়োগত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা উল্লেখ কৰে। তেওঁ কয় যে 10,601 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই এমনীয়া ইউৰিয়া প্ৰকল্পত বছৰি 12,07,000 মেট্ৰিক টন ইউৰিয়া সাৰ উৎপাদন হ'ব। তদুপৰি এই প্ৰকল্পই 460 গৰাকী স্থায়ী আৰু 1,500 গৰাকী অস্থায়ী কৰ্মচাৰী নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীসভাই চলিত বৰ্ষৰ 1 জুলাইৰ পৰা ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ মৰগীয়া বানচ 3% বৃদ্ধিৰে বৰ্তমানৰ 55% পৰা 58% বৃদ্ধিত অনুমোদন জনায়। ইপিনে শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। লোকনিৰ্মাণ বিভাগে প্ৰস্তুত কৰা পৰিকল্পনা চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এখন বিশেষ সমিতি গঠন কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই সমিতিত শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গ, ডঃ পামী বৰঠাকুৰ, শ্যামন্ত গৌতম, পাৰ্থসাৰথী মহন্ত, বীৰেণ সিংহ, পুলক বেনাৰ্জী, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, দুলাল মানকী আৰু তৰালী শৰ্মা সদস্য হিচাপে থাকিব। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলিব বুলি প্ৰকাশ কৰি কয় যে নৱেম্বৰত গোচৰৰ অভিযোগনামা দাখিল কৰা হ'ব।
SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব। অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে, কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। নৱেম্বৰৰ শেষত হওক, ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক, কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট, যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে। আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে ন্যায়াধীশৰ লগত যোগাযোগ কৰিব, যিটো মুহূৰ্ততে আমি চাৰ্জশ্বীট দিব পৰা অৱস্থালৈ আহো সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ।
ডঃ শৰ্মাই কয় যে বিচাৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তাক নিয়োগ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত চৰকাৰী অধিবক্তাৰ নাম ঘোষণা কৰা হ'ব। মন্ত্ৰীসভাই কালি সত্ৰ আয়োগ গঠনৰ উদ্দেশ্যে অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক 2025 অনুমোদন জনায়। উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰস্তাৱিত সত্ৰ আয়োগৰ অধ্যক্ষ হিচাপে থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সত্ৰসমূহৰ পৰা 2 সত্ৰাধিকাৰক আয়োগৰ সদস্য হিচাপে মনোনীত কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। 14 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত দুয়োজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 বাক্সা জিলাৰ নিকাশীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাম্মক ঘটনাৰ সৈতে জড়িত 9 লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয়াৰে ৰমিজ আলী আৰু অহেলা মিয়া নামৰ 2 গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী সা সম্পত্তি নষ্ট কৰা কিছুসংখ্যক লোকৰ বিৰুদ্ধেও ভিডিঅ' ফুটেজ চাই আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 বুধবাৰে বাক্সা জিলাৰ নিকাশীস্থিত জিলা কাৰাগাৰলৈ অনাৰ পিছতেই আৰক্ষী আৰু জুবিন প্ৰেমীৰ মাজত সংঘটিত সংঘৰ্ষৰ ঘটনাৰ পিছত জিলাখনৰ পৰিৱেশ সম্প্ৰতি শান্তিপূৰ্ণ অৱস্থালৈ আহিছে যদিও এক চেপা উত্তেজনা বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে। ঘটনাৰ পিছত সমগ্ৰ নিকাশী এলেকাত ৰেপিড একচন ফৰ্চৰ লগতে বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়ন কৰা হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনা সন্দৰ্ভত নিশাই আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ যায়। আনহাতে এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে ৰমিছ আলী আৰু আহেলা মিয়া নামৰ দুগৰাকী ব্যক্তিক আটক কৰা বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে। এইফালে কালি বিয়লি মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্মই মুছলপুৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ কাৰাগৰৰ সন্মুখত সংঘটিত হতাহতিৰ ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।
বাক্সা জিলা কাৰাগাৰত কালি সন্ধিয়া ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু বি টি এডিৰ উপ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিঙৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙো উপস্থিত থাকে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অহা 21 অক্টোবৰত ছিংগাপুৰ আৰক্ষীয়ে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষী দলৰ সৈতে বৈঠকত মিলিত হ'ব। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে দিনৰ 10:30 বজাত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট maadhyamik.assam.gov.in তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব। অহা 25 অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰিয়য় দ্বিতীয় স্থান লাভ কৰিছে। যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাঁওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। বিজয়ী প্ৰতিযোগীসকলে তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান আৰু অধ্যয়ন কৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দাখিল কৰি পুৰস্কাৰ গ্ৰহণ কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ আৰু সময় দুই এদিনতে প্ৰকাশ কৰা হ'ব। পুৰস্কাৰ ৰূপত প্ৰথম 3টা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে একোটাকৈ স্মাৰক প্ৰমাণপত্ৰ আৰু এটাকৈ ৰেডিঅ' ছেট লাভ কৰিব। আজিৰ বাতৰিত আমি প্ৰথম স্থান বিজয়ী নিষ্ঠা বৰগোহাঁয়ে পঢ়া বাতৰি অংশ প্ৰচাৰ কৰিবলৈ লৈছো।
এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নিষ্ঠা বৰগোহাঁই। অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ 13টা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইটানগৰৰ গান্ধীনগৰত আয়োজন কৰা অনুষ্ঠানত মোদীয়ে ৰাজ্যখনৰ বাবে 5,127 কোটিৰ অধিক টকা ব্যয় সাপেক্ষ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰি এখন বিশাল জনসমাৱেশত ভাষণ দিয়ে। এই ভ্ৰমণকালতেই প্ৰধানমন্ত্ৰী মোদীয়ে নিপকুৰ 2টা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আনুমানিক 3,700 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্প দুটা নিপকো আৰু অৰুণাচল প্ৰদেশ চৰকাৰে যৌথ উদ্যোগত নিৰ্মাণ কৰিব। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণত শক্তিখণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি 2030 চনৰ ভিতৰত 500 গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণৰ কথা কয়।
এয়া আছিল গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁই। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 299.9 মিটাৰ FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। অসমত ৰেলসেৱা, বিশেষকৈ যাত্ৰীবাহী ৰেলসেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বজাত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া চিটু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰেলসেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয়, শিক্ষা বিভাগ আৰু ইউনিচেফৰ সহযোগত ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থা সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে বিদ্যালয়সমূহত দ্য গ্ৰেট আছাম স্কুল চেক আউট প্ৰগ্ৰাম শীৰ্ষক বিশেষ কাৰ্যসূচী হাতত লৈছে। আন্তঃৰাষ্ট্ৰীয় আলোড়ন দিৱস উপলক্ষে কালি গুৱাহাটীত এই কাৰ্যসূচী মুকলি কৰা হয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কাৰ্যসূচী মুকলি কৰি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই পদক্ষেপৰ শলাগ লয়। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত 1950ৰ বৰ ভূঁইকঁপৰ সোঁৱৰি অহা 29 অক্টোবৰত ৰাজ্যৰ 35খন জিলাৰ 1,937খন বিদ্যালয়ৰ 7,00,000 ছাত্ৰ ছাত্ৰীক সামৰি ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত আত্মৰক্ষা, সুৰক্ষা আৰু সতৰ্কতামূলক কৌশলৰ অনুশীলনমূলক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত কালি ডিব্ৰুগড় পৌৰ নিগমৰ সভাকক্ষত জিলা সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰাৰ সভাপতিত্বত কৰ্মৰ ক্ষেত্ৰত মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন 2013 সন্দৰ্ভত এখন সজাগতামূলক আলোচনা সভা অনুষ্ঠিত হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী তথা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত আইনগত বিধি আৰু প্ৰতিটো কাৰ্যালয়তে গঠন কৰিবলগীয়া কমিটীসমূহৰ কৰ্তব্যৰ বিষয়ে আলোচনা কৰা হয়। কামৰূপ মহানগৰ জিলাৰ পক্সো আদালতে কালি শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলী চৌধুৰী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকাৰ জৰিমনা বিহিছে। পক্সো আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত দোষী সাব্যস্ত কৰি আদালতে অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই বাংলাদেশক 10 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 199 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এলিছা হিলি আৰু ফবি লিডছফিল্ডৰ সুন্দৰ বেটিঙৰ সহায়ত মাত্ৰ 24 অভাৰ 5টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি কলম্বোত হবলগীয়া এখন খেলত দক্ষিণ আফ্ৰিকাৰ শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বাদশ দিনা ভাৰতে 3খন একক আৰু 2খন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। একক শাখাত বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ উন্নতি হুদা আৰু তানভি শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চমু অৱলোকন।
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নিষেধাজ্ঞা জাৰিৰ পাছত বাক্সাৰ পৰিস্থিতি, তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যসহ 4জনৰ পদত্যাগ আদিকে ধৰি ভিন ভিন বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5জনক বাক্সাৰ কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত স্থানীয় লোক আৰু আৰক্ষীৰ মাজত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে বাক্সাৰ হিংসাত্মক ঘটনা ABMSU ডি ভোটাৰৰ উচতনিত হোৱা বুলি মন্তব্য কৰাৰ আন এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিকাশীৰ এই ঘটনাৰ সৈতে জড়িত 9জনক চিনাক্ত কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম মন্ত্ৰীসভাৰ বৈঠকত জুবিন গাৰ্গৰ স্থায়ী সমাধিক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ বাতৰিটোক দৈনিক জনভূমি কাকতে মুখ্য বাতৰিৰ স্থান দিছে। জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টত চলিব বুলি কালিৰ বৈঠকত লোৱা সিদ্ধান্তৰ এটা বাতৰি দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিৰ স্থান দিছে। বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ 3% বৃদ্ধি কৰাৰ সিদ্ধান্তৰ এটা বাতৰি অসমীয়া খবৰ আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ সময়তে বিশ্ববিদ্যালয়খনৰ শীৰ্ষ 5গৰাকী বিষয়াই পদত্যাগ কৰা বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বাক্সা জিলাৰ নতুন বৰলাগাঁও নিবাসী জনপ্ৰিয় মঞ্চ অভিনেতা হেমেন শৰ্মাৰ কালি নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 87 বছৰ। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পত মন্ত্ৰীসভাৰ অনুমোদন। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি অন্ত। বাক্সাৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত 9জন লোকক আৰক্ষীৰ চিনাক্তকৰণ, 2জনক গ্ৰেপ্তাৰ। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত বাংলাদেশক হৰুৱাই অষ্ট্ৰেলিয়াৰ প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।